Er, Aga Mané. বাতৰি পঢ়িছো নিৰ্মালী শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, বিভিন্ন বিষয়ক কেন্দ্ৰ কৰি বিৰোধী পক্ষৰ সাংসদসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ ফলত সংসদৰ উভয় সদনৰ কাম কাজ আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। ৰাজস্থানৰ জালাৱৰ জিলাৰ পিপ্ৰদি গাঁৱৰ এখন চৰকাৰী উচ্চ প্ৰাথমিক বিদ্যালয়ৰ চাদৰ একাংশ খহি পৰাৰ ফলত 7 ছাত্ৰ ছাত্ৰীৰ মৃত্যু হোৱাৰ লগতে 20 অধিক আহত হয়। ভাৰতে আজি মালদ্বীপৰ সৈতে কৃষি আৰু মীন পালন, ভাৰতীয় ফাৰ্মকোপিয়াৰ ডিজিটেল সমাধান আৰু স্বীকৃতি সন্দৰ্ভত 4 বুজাবুজি চুক্তি আৰু আন 3 চুক্তিত স্বাক্ষৰ কৰে। বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই দক্ষিণ আফ্ৰিকাৰ আম্পুমালাংগাত অনুষ্ঠিত G20 উন্নয়ন মন্ত্ৰীসকলৰ প্ৰথমখন অধিৱেশনত আজি অংশগ্ৰহণ কৰে আৰু এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফী টেষ্ট ক্ৰিকেট শৃংখলাৰ 4th খেলত ইংলেণ্ডে আজি 3rd দিনৰ খেল আৰম্ভ কৰি নিজৰ প্ৰথম ইনিংছত ভাৰততকৈ অগ্ৰগতি লাভ কৰিছে। বিভিন্ন বিষয়ক কেন্দ্ৰ কৰি বিৰোধী পক্ষৰ সাংসদসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ ফলত সংসদৰ উভয় সদনৰ কাম কাজ আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত লোকসভাৰ দিনৰ 2 পুনৰ মিলিত হোৱাৰ পাছতে বিৰোধী পক্ষৰ সদস্যসকলে তেওঁলোকৰ প্ৰতিবাদ অব্যাহত ৰখাৰ বাবে সদনৰ কাম কাজ ব্যাহত হয়। অধ্যক্ষৰ আসনত থকা বিজেপিৰ সাংসদ জগদম্বিকা পালে প্ৰতিবাদী সাংসদসকলক শান্ত হৈ তেওঁলোকৰ আসনলৈ উভতি যাবলৈ আহ্বান জনায়। ইপিনে কেন্দ্ৰীয় আইনমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে গোৱাৰ বিধানসভা সমষ্টিসমূহত অনুসূচিত জনজাতিৰ প্ৰতিনিধিত্বৰ পুনৰ সংযোজন বিধেয়ক 2024 সন্দৰ্ভত তেওঁৰ সদনত বক্তব্য ৰাখিবলৈ সুযোগ প্ৰদান কৰিব লাগে বুলি মন্তব্য কৰে। অধ্যক্ষই বাৰম্বাৰ অনুৰোধ কৰা সত্বেও বিৰোধী পক্ষৰ সদস্যসকলে তেওঁলোকৰ দাবীসমূহক লৈ ধ্বনি দিয়া অব্যাহত ৰাখে, যাৰ ফলত অধ্যক্ষই সদনৰ কাম কাজ দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। ইয়াৰ পূৰ্বে আজি পুৱা 11 লোকসভাৰ কাম কাজৰ আৰম্ভণিতে কাৰ্গিল বিজয় দিৱসৰ 26 বাৰ্ষিকীৰ পূৰ্বে সদনে দেশৰ সাহসী সৈনিকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই দেশৰ সুৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া সশস্ত্ৰ বাহিনীৰ জোৱানসকলৰ ত্যাগ আৰু সাহসিকতাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। অতিশয় দুৰ্গম এলেকাত অৱস্থিত কাৰ্গিলৰ পৰা প্ৰতিকূল বতৰৰ মাজতো দৃষ্টান্তমূলক সাহসিকতাৰে শত্ৰুপক্ষক খেদি পঠোৱাৰ ক্ষেত্ৰত সফলতা প্ৰদৰ্শন কৰা সাহসী সৈনিকসকলক সদনে সন্মান জনায়। ইয়াৰ পাছতে অধ্যক্ষগৰাকীয়ে সদনৰ প্ৰশ্নকাল আৰম্ভ কৰিবলৈ চেষ্টা কৰে যদিও বিৰোধী পক্ষৰ সাংসদসকলে সদনৰ মজিয়ালৈ উঠি আহি বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ বিষয়ে আলোচনাৰ লগতে ইয়াৰ প্ৰত্যাহাৰৰ দাবী ধ্বনি দিবলৈ ধৰে। অধ্যক্ষগৰাকীয়ে প্ৰশ্নকালৰ কাম কাজ চলাই নিয়াত সহযোগিতা কৰিবলৈ আহান জনাই শ্ৰীবিৰলাই কয় যে তেওঁলোকৰ আচৰণ সদনৰ গৰিমাৰ পৰিপন্থী। সদনৰ মজিয়াত প্লে কাৰ্ড প্ৰদৰ্শন কৰা আৰু কাম কাজ ব্যাহত কৰাৰ বিষয় লৈ উদ্বেগ প্ৰকাশ কৰি অধ্যক্ষই কয় যে বিগত কেইটামান দিনত বিৰোধী পক্ষই পৰিকল্পিতভাৱে সদনৰ কাম কাজ ব্যাহত কৰাৰ পৰিলক্ষিত হৈছে। এনে আচৰণ গণতান্ত্ৰিক ব্যৱস্থাৰ অনুকূল নহয় বুলিও তেওঁ মতামত প্ৰকাশ কৰে। তৎসত্বেও বিৰোধী পক্ষৰ সদস্যসকলে তেওঁৰ আহানৰ প্ৰতি কোনো গুৰুত্ব আৰোপ নকৰি প্ৰতিবাদ অব্যাহত ৰাখে। এনে হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে অধ্যক্ষগৰাকীয়ে সদনৰ কাম কাজ 2 স্থগিত ৰখাৰ কথা ঘোষণা কৰে। একেদৰে ৰাজ্যসভাতো আজি অনুৰূপ ধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হয়। প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত 12 সদন পুনৰ মিলিত হোৱাৰ সময়ত সভাপতিৰ আসনত থকা ঘনশ্যাম তিৱাৰীয়ে প্ৰশ্নকাল আৰম্ভ কৰিবলৈ বিচৰাৰ লগে লগে বিৰোধী পক্ষৰ সাংসদসকলে বিভিন্ন দাবী উত্থাপন কৰি হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে। সদনৰ ভাৰপ্ৰাপ্ত সভাপতিগৰাকীয়ে প্ৰশ্নকাল পৰিচালনা সুচল কৰি তোলাৰ বাবে বাৰম্বাৰ অনুৰোধ জনোৱাৰ সত্বেও তেওঁলোকে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ অব্যাহত ৰাখে। এনে হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে কৃষি আৰু কৃষক কল্যাণ দপ্তৰৰ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৃষকসকলৰ কল্যাণ আৰু সমস্যাসমূহৰ বিষয়ক লৈ প্ৰশ্ন উত্থাপন কৰা হৈছে বুলি উল্লেখ কৰি কয় যে এনে কাৰণতে প্ৰশ্নকাল সম্পন্ন কৰাটো গুৰুত্বপূৰ্ণ। মন্ত্ৰীগৰাকীয়ে এনে প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ বিচাৰে যদিও প্ৰশ্নকালত অংশগ্ৰহণ নকৰা বুলি তেওঁ বিৰোধী সাংসদসকলক দোষাৰোপ কৰে। ইয়াৰ পাছত শ্ৰীচৌহানে বিকশিত কৃষি সংকল্প অভিযানৰ সুফল সন্দৰ্ভত সদনত উত্থাপিত এটা প্ৰশ্নৰ উত্তৰ দিয়ে। সেই সময়তো হুলস্থূলীয়া পৰিৱেশ অব্যাহত থকা সভাপতিগৰাকীয়ে দিনটোৰ বাবে সদন স্থগিত ৰখাৰ কথা ঘোষণা কৰে। ইয়াৰ পূৰ্বে দিনৰ 11 সদন মিলিত হোৱাৰ পাছত তামিলনাডুৰ পৰা ৰাজ্যসভাক প্ৰতিনিধিত্ব কৰা নতুনকৈ নিৰ্বাচিত সাংসদসকলে শপত গ্ৰহণ কৰে। শপত গ্ৰহণ অনুষ্ঠানৰ পাছত ৰাজ্যসভাৰ উপসভাপতি হৰিবংশে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধনকে ধৰি ভিন ভিন বিষয়ক লৈ কেইবাটাও ৰাজনৈতিক দলৰ পৰা 28 সভা স্থগিতৰ জাননী লাভ কৰা বুলি উল্লেখ কৰি এই জাননীসমূহ খাৰিজ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাজস্থানৰ জালাৱৰ জিলাৰ মনোহৰ থানা বিধানসভা সমষ্টিৰ অন্তৰ্গত পিপলোদি গাঁৱৰ এখন চৰকাৰী উচ্চ প্ৰাথমিক বিদ্যালয়ৰ চাদৰ একাংশ খহি পৰাৰ ফলত 7 ছাত্ৰ ছাত্ৰীৰ মৃত্যু হোৱাৰ লগতে 20 অধিক আহত হয়। এই দুৰ্ঘটনাৰ পাছতে গাঁওবাসীয়ে তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান চলায় আৰু আঘাতপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকলক চিকিৎসালয়ত ভৰ্তি কৰায়। জালাৱৰ আৰক্ষীৰ অধীক্ষক অমিত কুমাৰে আকাশবাণীৰ সংবাদদাতাক জনোৱা মতে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত 12 জালাৱৰ জিলা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। এই দুৰ্ঘটনাত হতাহত হোৱা ছাত্ৰ ছাত্ৰীসকল ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থী বুলিও তেওঁ জানিবলৈ দিয়ে। ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই এই দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰে। ৰাজ্যখনৰ শিক্ষামন্ত্ৰী মদন দিলৱাৰে এই দুৰ্ঘটনাত অতি দুখজনক বুলি প্ৰকাশ কৰি দুৰ্ঘটনাৰ এটা উচ্চ পৰ্যায়ৰ তদন্ত কৰা হ'ব বুলি উল্লেখ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। ভাৰতে আজি মালদ্বীপৰ সৈতে কৃষি আৰু মীনপালন, ভাৰতীয় ফাৰ্মকপিয়াৰ ডিজিটেল সমাধান আৰু স্বীকৃতি সন্দৰ্ভত 4 বুজাবুজি চুক্তি আৰু আন 3 চুক্তিত স্বাক্ষৰ কৰে। ইয়াৰ উপৰি ভাৰতে মালদ্বীপলৈ 4,850 কোটি টকাৰ সুদবিহীন ঋণ আগবঢ়াইছে। দুয়োখন দেশৰ মাজত আজি ভাৰত মালদ্বীপ মুক্ত বাণিজ্য চুক্তিৰ প্ৰাসংগিক নীতি নিয়মসমূহো আলোচনা কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মালদ্বীপৰ ৰাষ্ট্ৰপতি ডঃ মহম্মদ মুইজুৱে আজি দেশখনৰ ৰাজধানী মালেৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত শ্ৰীমোদীৰ লগতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ, ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভাল আৰু দুয়োখন দেশৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়াই ভাগ লয়। ইয়াৰ পূৰ্বে দ্বিদেশীয় ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত আজি মালদ্বীপৰ ৰাজধানী মালেত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মালদ্বীপৰ ৰাষ্ট্ৰপতি ডঃ মহম্মদ মুইজুৱে ভেলেনা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আদৰণি জনায়। আজিৰ বৈঠকত দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থ সম্বলিত বিভিন্ন বিষয়ত আলোচনাত মিলিত হয়। তেওঁলোকে ব্যাপক অৰ্থনৈতিক আৰু সামুদ্ৰিক সুৰক্ষা অংশীদাৰিত্বৰ ক্ষেত্ৰত ভাৰত মালদ্বীপৰ যুটীয়া দৃষ্টিভংগীৰ ৰূপায়ণৰ অগ্ৰগতিৰ বুজ লয়। উল্লেখযোগ্য যে 2024 অক্টোবৰত ৰাষ্ট্ৰপতি মুইজুৰ ভাৰত ভ্ৰমণৰ সময়ত এই অংশীদাৰিত্বৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। শ্ৰীমোদীয়ে কাইলৈ মালদ্বীপৰ স্বাধীনতাৰ 60 সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজন কৰা অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব। বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘৰিটাই অবৈধ বিত্তীয় প্ৰবাহ আৰু সামাজিক সুৰক্ষাৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ আম্বুমালাংগাত অনুষ্ঠিত G20 উন্নয়ন মন্ত্ৰীসকলৰ প্ৰথমখন অধিৱেশনত আজি অংশগ্ৰহণ কৰে। সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতে লাভ কৰা সৰ্বাত্মক সফলতাত আলোকপাত কৰি শ্ৰীমাৰ্ঘৰিটাই বহনক্ষম অৰ্থনৈতিক ব্যৱধান দূৰ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে দক্ষিণ ভাৰতৰ পৰিকল্পনা নিৰীক্ষণ আৰু পৰ্যালোচনা দপ্তৰৰ মন্ত্ৰীক সাক্ষাৎ কৰি দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিৰ অগ্ৰাধিকাৰৰ প্ৰতি ভাৰতৰ সমৰ্থন প্ৰকাশ কৰে আৰু খনিজ পদাৰ্থ আৰু ঋণ স্থায়িত্বত গুৰুত্ব আৰোপ কৰে। এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফী টেষ্ট ক্ৰিকেট শৃংখলাৰ 4th খেলত ইংলেণ্ডে আজি 3rd দিনৰ খেল আৰম্ভ কৰি নিজৰ প্ৰথম ইনিংছত ভাৰততকৈ অগ্ৰগতি লাভ কৰিছে। কালি প্ৰথম ইনিংছত 2 বিনিময়ত সংগ্ৰহ কৰা 225 পৰা আজিৰ খেল আৰম্ভ কৰি অলি পোপ আৰু জো ৰুটৰ আকৰ্ষণীয় বেটিঙেৰে ভোজন বিৰতিৰ পৰলৈকে নতুনকৈ কোনো উইকেট নেহেৰুৱাকৈ 332 সংগ্ৰহ কৰে। সেই সময়ত অলি পোপ 70 আৰু জো ৰুট 63 অপৰাজিত হৈ আছিল। ভোজন বিৰতিৰ পাছত কম সময়ৰ ব্যৱধানতে ইংলেণ্ডে অলি পোপ আৰু হেৰি ব্ৰুকক উইকেট হেৰুৱায়। ৱাশ্বিংটনৰ সুন্দৰ পোপে 71 আৰু ব্ৰুকক 70 আউট কৰে। বাতৰি যুগুতোৱাৰ পৰলৈকে ইংলেণ্ডে প্ৰথম ইনিংছত 4 বিনিময়ত 380 সংগ্ৰহ কৰি খেলি আছিল। ইয়াৰ পূৰ্বে ভাৰতে কালি 358 প্ৰথম ইনিংছ সামৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। বিভিন্ন বিষয়ক কেন্দ্ৰ কৰি বিৰোধী পক্ষৰ সাংসদসকলে সৃষ্টি কৰা হুলস্থুল পৰিস্থিতিৰ ফলত সংসদৰ উভয় সদনৰ কাম কাজ আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। ৰাজস্থানৰ ঝালাৱৰ জিলাৰ পিপলোদি গাঁৱৰ এখন চৰকাৰী উচ্চ প্ৰাথমিক বিদ্যালয়ৰ চাদৰ একাংশ খহি পৰাৰ ফলত 7 ছাত্ৰ ছাত্ৰীৰ মৃত্যু হোৱাৰ লগতে 20 অধিক আহত হয়। ভাৰতে আজি মালদ্বীপৰ সৈতে কৃষি আৰু মীনপালন, ভাৰতীয় ফাৰ্মকপিয়া ডিজিটেল সমাধান আৰু স্বীকৃতি সন্দৰ্ভত 4 বুজাবুজি চুক্তি আৰু আন 3 চুক্তিত স্বাক্ষৰ কৰে। বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘৰিটাই দক্ষিণ আফ্ৰিকাৰ আম্বুমালাংগাত অনুষ্ঠিত G20 উন্নয়ন মন্ত্ৰীসকলৰ প্ৰথমখন অধিৱেশনত আজি অংশগ্ৰহণ কৰে আৰু এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফী টেষ্ট ক্ৰিকেট শৃংখলাৰ 4th খেলত ইংলেণ্ডে আজি 3rd দিনৰ খেল আৰম্ভ কৰি নিজৰ প্ৰথম ইনিংছত ভাৰততকৈ অগ্ৰগতি লাভ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।